মিশা ভাববাদী পুস্তক 7 অধ্যায়। মোৰ সন্তাপ হ'ল, কাৰণ মই গ্ৰীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্ৰাক্ষা গুটি গোটোৱাৰ দৰে হ'লো, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়। তথাপিও মই প্ৰথমে পকা ডিমৰো ফল পাবলৈ ইচ্ছা কৰিছোঁ। পৃথিৱীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ'ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই। তেওঁলোক সকলোৰে ৰক্তপাত কৰিবলৈ খাপ দি থাকে। প্ৰতিজন লোক আৰু তেওঁৰ ভাইসকলে জালেৰে আন কোনো এজন লোকক ধৰে, অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত। শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল'বলৈ প্ৰস্তুত থাকে, আৰু প্ৰভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে তাক আনৰ আগত কয়। সেয়েহে তেওঁলোকে একেলগে পৰিকল্পনা কৰে। তেওঁলোকৰ মাজত শ্ৰেষ্ঠজন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা। তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভৱিষ্যবাণীৰ দিন এইয়েই, তোমাৰ দণ্ডৰ দিন এয়া। এতিয়া তাত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা। তুমি কি কৈছা সেই বিষয়ে সাৱধান হোৱা। এনেকৈ যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয় তেওঁৰ প্ৰতিও সাৱধান হোৱা, কাৰণ পুত্ৰই নিজৰ পিতৃক অমান্য কৰে। জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে। তেওঁ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়। কিন্তু মই হ'লে জিহুৱালৈ অপেক্ষা কৰিম, মই মোৰ ত্ৰাণকৰ্তা ঈশ্বৰলৈ অপেক্ষা কৰিম। মোৰ ঈশ্বৰে মোৰ কথা শুনিব। হে মোৰ শত্ৰু, মোৰ অহিতে আনন্দ নকৰিবা, মই পৰি যোৱাৰ পাছত পুনৰ উঠিম। মই যেতিয়া আন্ধাৰত বহো তেতিয়া জিহুৱা মোৰ বাবে পোহৰ হয়, কাৰণ মই জিহুৱাৰ অহিতে পাপ কৰিলোঁ। তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব। তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰে তেওঁ মোক ৰক্ষা কৰা মই দেখিবলৈ পাম। তেতিয়া মোৰ শত্ৰুৱে সেয়া চাব, তোমাৰ ঈশ্বৰ জিহুৱা ক'ত বুলি সোধাজন লাজত পৰিব। মোৰ দৃষ্টিয়ে তেওঁক চাব, তেওঁ বাটৰ বোকাৰ নিচিনাকৈ গছকা হ'ব। তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে, সেইদিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ'ব। সেইদিনা ওচৰৰ পৰা মিছৰত থকা নগৰবোৰলৈকে, মিছৰৰ পৰা বৃহৎ নদীলৈকে, সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু পৰ্বতৰ পৰা পৰ্বতলৈকে আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব। এতিয়া তাত বাস কৰা লোকসকলৰ আৰু তেওঁলোকৰ কৰ্ম ফলৰ কাৰণে সেই দেশবোৰ উচ্ছন্ন হ'ব। আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰজাকক আপোনাৰ লাখুটিৰে চৰাওক। যদিও তেওঁলোক ক্ৰমিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই বাছানত আৰু গিলিয়দত খাবলৈ দিয়ক। তোমালোক মিছৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম। দেশবাসীয়ে সেই সকলো দেখিব আৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লজ্জিত হ'ব। তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব আৰু তেওঁলোকৰ কাণ কলা হ'ব। তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব আৰু পৃথিৱীত বগাই ফুৰা প্ৰাণীৰ দৰে তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব। তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ জিহুৱাৰ ওচৰলৈ আহিব আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব। পাপ ক্ষমা কৰা আৰু নিজৰ আধিপত্য অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া। এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্ৰোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্যৰ চুক্তি আমাক দেখুৱাবলৈ ভাল পায়। আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব। আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব। যিদৰে আপুনি অনাদিকালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, সেইদৰে আপুনি জাকোবলৈ সত্যতা আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।